ॐ दिव्याहते तत्र महासुनेन्द्रे सिन्धासुरा बुह्निपुरगमस्तं कत्तायनि तुष्टु बुरिष्टुलम्भा जिकासि शिव स्तस्तु विकासि तासा देवी प्रपन्नार्ति हरे प्रसीद प्रसीद मातर जगदखिलस्य प्रसीद विश्वेश्वरि बाहि विश्वं तमीश्वरि देवी चराचरस्य ॐ आधारभूता जगदस्तमेका महिस्वरूपेण जतस्थितासि अपां स्वरूपस्थितया तैर्तद्यपाजते कृष्ण मङ्गलवीर्ये तं वैष्णवी शक्तिर्नोऽस्तिवीर्या विश्वस्तबीजं परमासि माया सम्मोहितं देवी समस्तमेतत् तं वै प्रसन्ना भुवि मुक्तिहेतु विद्या समस्तस्तवो देवी भेदा स्त्रियं समस्ता सकला जगत्सु तैका पुरितमन्नन्मयी तत् का ते स्तुतिस्तुभ्या परा परोक्ति ॐ सर्वभूता जदा देवी सर्गमुदिति प्रदायिनि स्तं स्तुतास्तुस्तैका वा भवन्तु परमत्तय सर्वस्व बुद्धिरूपेण जनस्व हृदि संस्थिते सर्वपर्ग वदे देवी नारायणी नमस्तुते कला कष्टा तिरूपेण परिणाम प्रदायिनि विश्वस्त परदौ शक्ते नारायणी नमस्तुते ॐ सर्वमङ्गलमङ्गले शिवे सर्वार्थ साधिके शरण्यत्र्यम्बके गौरी नारायणी नमस्तुते सृष्टिस्थिति विनाशानां शक्तिभूते सनातनी गुणाश्रय गुणो मोहे नारायणी नमस्तुते शरणागत दीनयार्थ परित्राण परायणे सर्वसार्थि हरे देवी नारायणी नमस्तुते ॐ हंसयुक्त विमानस्ते ब्रह्मानिरुपधारिणि कौसम्भ खरिके देवी नारायणी नमस्तुते त्रिशूलश्चन्द्रहीधरे महाभीषो भवाविनि महेश्वरी स्वरूपेण नारायणी नमस्तुते मयूरकुक्कुटौ वृते महाशक्ति धरे नगे कौमारी रूपसंस्थाने नारायणी नमस्तुते शङ्खचक्र गदासङ्ग गृहीतो परमायुधे प्रसीद वैष्णवी रूपे नारायणी नमस्तुते गृहीत ब्रह्माचक्र दंष्टा तव सुन्दरे वाराह रूपिणी शिवे नारायणी नमस्तुते नृसिंह रूपेणाग्रेण हन्तुं दैत्यान् कृतद्धमे त्रैलोक्योत्थानि सोहीते नारायणी नमस्तुते किरीटिनी महावज्रे सहस्रनयनोज्ज्वले वित्तप्रहारेण चन्द्री नारायणी नमस्तुते शिवोदीतुस्वरूपेण हतदित्तो महाबले घोरोरूपे महारावे नारायणी नमस्तुते दंष्टाङ्करालवदने शिरोमालाविभूषणे चामुण्डमण्डमोत्थाने नारायणी नमस्तुते लक्ष्मीलज्जे महाविद्ये सद्धे पुष्टि वदे धुवे महारत्रि महाविद्ये नारायणी नमस्तुते मेधे सरस्वती वाले भूति ब्रह्मविदामसि नियतदं प्रसीदेत नारायणी नमस्तुते सर्वस्वरूपे सर्वेशे सर्वशक्ति समन्विते भैरवस्ताहिनो देवी उमादुर्गिरे नमस्तुते यत्तत्ते वलनं सुमं लोचनत्रि भूयोषितं पातु न सर्वभूतेभ्यो कत्तायनि नमस्तुते जालाकर कराल मृत्यु गृहशेषासुरदूननं त्रिशूलं पातु नरभीत भद्रो काली नमस्तुते हिनस्ति दित्तदेयांसि शनिरा पुरिजं जजा जगत् सा घण्टा पातु नो देवि पापेभ्य हनिना सुतानिव असुराश्रि कशिपङ्ग चर्चितस्ते करज्जल शुभाय खड़ग भावातु चंडिके तंग नताव्रियम रोगाना शेषण वहंसी तुष्टं रष्टं तुकमान सकलान विष्टं तमस्सी सियतांगनं विपन्नरां तमस्सितं हियंस्वां तुप्रयांति एतत्कृतं यत्कदनं त्यद्द धर्मद्दिशं देवी महासुरां रूपै नैकृत्यै बहुधार्मुक्त्यै कृत्ताम्बिके तत् प्रकरोति कन्ना विद्यासु शस्तेषु विवेकुदीपे सद्देशु वाक्येषु चाकतदन्ना ममर्तगर्ते अतिहंधकारे विभ्रंत अतुमद्दीव विश्वम् रक्षांसि यत्र गग्गा विशश्च नागा जत्रारा दस्सूलो बलानि यत्र दावानालो यत्र तथा विमुद्दे तत्र स्थिता तं परिवासि विश्वम् विश्वशोरिं तं परिवासि विश्वम् विश्वत्तिका धारयसि विश्वम् विश्वस्वंदा भवति वन्ति विश्वस्वरा जो मयिं तं तयि भक्ति नम्रा देवी प्रसीद परिपालनाय नोरोभिहते नित्यं जता सुरवदा वदादुनैव सद्य पापानि सर्वजगदाञ्च समगनयासु उत्पातपतकनायजनितांशु मम हर्षो उपसर्गान् ॐ प्रणदां प्रसिदं तं देवी विश्वत्ताहिरि तैलोक्यवासिनीमिड्डे लोकानां वरदां भव वरदाहं सुरोगान वरं मनोच्छिष्यत तं विनुद्धं प्रयच्छामि जगतामुपकारकम् सर्वबाधा प्रशमानं तैलकस्यखिलेश्वरी एवमेव तया कार्यं मत्सदैर शिवानिशं वैवस्वन्तरे प्राते अष्टविंशतिमे युगे शुम्भ निशुम्भश्चैवन्नं बुत्पत्तस्थते महासुरै नन्दो गोपो गृहे जाता जशोदा गर्भसम्भवा ततस्तु नासमये सन् विन्ध्याचलविन्दुवासिनि पुनरपतिरुद्रेण रूपेण पृथिवीतले ओतिविरिज भनिष्यामि विप्रतिष्ठं सुदानवं भक्ताश्च तानुग्रं वैश्चित्रन्नास्तु महासुरान् रक्तदन्ता भविष्यन्ति दारमि कुसुमोपमा ततो मां देवता सर्गे मर्त्यलोके च मानवा स्तुवत् व्यज्वरोहन्ति सततं रक्तदन्तिकां भूयश्च शतवार्षिक्यम् अष्टनामृतमनुसम्भुवि मुनिभिः संस्तुता भूमौ सम्भवी सामोजोनिना ततो सतेन नेत्राणां निरीक्षस्यामि सन्मुनिं कीर्तयन्ती मोनुजा सतामि कीर्तिमान् ततः ततोः मखिलं लोकं मातद्देश समुद्भवै वरिष्यामि चुराशाकै वृष्टिपान धारकै शाकम्भीरिति विख्यातिं तदा यस्माहङ्गभुवि ततैव च बद्धस्यामि दुर्गामक्खं महासुनं पुनश्चाहं जराभीमं रूपं कृत्वा हिमाचले रक्षांसि खमयिष्यामि मुनिनां तानुकारणात् तदा मां मुनयः सर्वेस्तस्तन्तर्मनर्मुनुमुक्तया भीमादेति व्येति विख्यातं तन्मे नाम भविष्यति जदारुक्खालस्त्रैलोक्ये महाबाधां करिष्यति तदाहं ब्राह्मणं रूप कृत्ता शङ्ख खिषट् पदं त्रैलोक्य हितार्थ वदिष्यामि महासुनं ब्रह्मरुचि च मां लोका स्तुषन्ति सर्वदा इत्थं जदा जदा बाधा ज्ञानवुत्ता भविष्यति तथा तथा विरजं करिष्याम करिष्यमक्षयम् ओमिति श्रीमार्कण्डेय पुराणे सावर्णिकमन्यन्तरे देवी महात्ये दिव्यस्तुति एकादशोऽध्याय समाप्तम्।
असुरराज शुम्भ वध हबार पर आनंदित देवगण देवी स्तव करते लागलें। हे भक्त दुख हारिणी, हे विश्वेश्वरी, आपनी विश्व पालन करुन, आपनी जगतेर आश्रय, এই জগৎকে আপনি পরিপুষ্ট করিতেছেন, আপনি অনন্ত বীর যা বৈষ্ণবী শক্তি, আপনি মোহ প্রদান করেন আবার মুক্তি প্রদান করেন। হে দেবী, আপনি অষ্টাদশ ভুজা, এই জগতের অন্তরে ও বাহিরে আপনি বিরাজিতা, আপনার আর কি স্তুতি আছে? আপনি সর্বভূত স্বরূপা, স্বর্গ ও মুক্তিদায়িনী। হে দেবী, আপনি কলা কাষ্ঠা ক্ষণ মুহূর্ত প্রভৃতি সূক্ষ্মকাল রূপে এই জগতের পরিণাম দায়িনী, সংহার শক্তি রূপিণী। হে নারায়ণী, আপনাকে প্রণাম করি। হে দেবী, আপনি সর্বমঙ্গলা সর্বাভীষ্ট দায়িনী বিশ্বজননী। হে নারায়ণী, আপনাকে প্রণাম। হে দেবী, আপনি সৃষ্টি স্থিতি প্রলয়কারিণী, আপনি ত্রিগুণাতীতা আবার ত্রিগুণময়ী। হে নারায়ণী, আপনাকে প্রণাম। হে দেবী, আপনি শরণাগত দীন ও আর্তের মুক্তিদায়িনী। হে নারায়ণী, আপনাকে প্রণাম। হে দেবী, আপনি হংসারূঢ়া ব্রহ্মাণী, আপনি বৃষভবাহিনী শিবানী, আপনি বিষ্ণুর শক্তি বৈষ্ণবী, আপনি কুমারী শক্তি রূপিণী। হে নারায়ণী, আপনাকে প্রণাম। আপনি শঙ্খচক্র গদাধনুক খড়গধারিণী। হে নারায়ণী, আপনি প্রসন্না হন, আপনাকে প্রণাম করি। আপনি বারাহী মহালক্ষ্মী। হে নারায়ণী, আপনাকে প্রণাম। আপনি ভয়ঙ্করী নরসিংহী। হে নারায়ণী, আপনাকে প্রণাম। হে দেবী, আপনি মহাবজ্রধারিণী ইন্দ্রাণী, আপনি শিবদূতি মহামূর্তিধারিণী ও মহাভয়ঙ্করী। হে নারায়ণী, আপনাকে প্রণাম। আপনি লক্ষ্মী লজ্জা ব্রহ্মবিদ্যা প্রজ্ঞা পুষ্টি এবং স্বধারূপিণী, আপনি সনাতনী, আপনি মহাপ্রলয় রূপা কাল রাত্রি ও মহামোহরূপা অবিদ্যা, আপনি বারাহী মহারাত্রি মোহরাত্রি স্বরূপা, আপনি মেধা বাগদেবী সবার শ্রেষ্ঠা, আপনি তামসী রাজসী দৈব শক্তি ও ঈশ্বরী, আপনি প্রসন্না হন। হে নারায়ণী, আপনাকে প্রণাম। হে কাত্যায়নী, আপনার সৌম্য বদন আমাদিগকে সর্বভৌতিক বিকার ও সর্বভূতের উপদ্রব হইতে ও আপদ হইতে রক্ষা করুক। হে নারায়ণী, আপনাকে প্রণাম। হে ভদ্রকালী, আপনার ত্রিশূল দ্বারা আমাদের রক্ষা করুন, আপনাকে প্রণাম। হে দেবী, আপনার ঘণ্টার ধ্বনি দ্বারা আমাকে সর্বপাপ মুক্ত করুন। হে চণ্ডীকে, আপনার অসুর নাশিনী খড়গ দ্বারা আমাদের রক্ষা করুন, আপনাকে প্রণাম। দেবী, আপনি সর্বব্যাধি মুক্ত করেন, আবার রুষ্টা হইলে সর্ববস্তু ধ্বংস করেন। আপনার রক্ষিত ব্যক্তির বিপদ হইলেও তাহা স্থায়ী হয় না, আপনার চরণাশ্রিত ব্যক্তি সকলেরই প্রিয় হইয়া থাকেন। হে দেবী, আপনি ব্যতীত আর কাহার দ্বারা অসুর বিনাশ সম্ভব হইতে পারে? প্রবৃত্তি এবং নিবৃত্তি সবই আপনি। এই মায়া মমতাপূর্ণ সংসার আবর্তে আপনি ভিন্ন আর কে ভ্রমণ করাইতে পারে? যেখানে রাক্ষস ভীষণ বিষধর সাপ দস্যু ও শত্রুদল দাবানল ও সমুদ্রের প্রলয় তরঙ্গ, সেখানে আপনি থাকিয়া বিশ্ব পালন করেন। আপনি বিশ্বরূপা ও বিশ্ব ধারণ করেন, আপনি ব্রহ্মা প্রভৃতি দেবতাগণেরও বন্দিতা। ভক্তিপূর্বক আপনার আশ্রয় লইলে যে আপনার আশ্রয় লাভ করে সে সর্বত্র বিজয়ী হয়। হে বিশ্বার্থী হারিণী, আপনি আমাদের প্রতি প্রসন্না হন, আমাদের রক্ষা করুন। দেবী বলিলেন,
হে দেবগণ, আমি তোমাদের স্তবে সন্তুষ্ট হইয়াছি, তোমরা ইচ্ছা মতো বর প্রার্থনা করো।
দেবগণ প্রার্থনা করিলেন, হে দেবী অখিলেশ্বরী, আপনি যেরূপ অসুর বিনাশ করিয়া ত্রিলোকের ভয় দূর করিলেন, পরে ভবিষ্যতেও সেই রূপ করিবেন, ইহাই প্রার্থনা। দেবী বলিলেন,
বৈবস্বত মনুর অধিকার কালে অর্থাৎ সপ্তম মন্বন্তরে অষ্টাবিংশতি সংখ্যক চতুর্যুগে কলি ও দাপরের মধ্যভাগে নন্দ গোপগৃহে যশোদার গর্ভে জন্মগ্রহণ পূর্বক সেই অসুর দুইজনকে নাশ করিব। আবার ভয়ঙ্করী হইয়া বিপ্রচিত্তি বংশের দানব সংহার করিব, তাহাদের ভক্ষণকালে রক্তে আমার দাঁতগুলি রক্তবর্ণ হইবে, সকলে আমাকে রক্তদন্তিকা বলিবে। তারপর দীর্ঘ শত বৎসর অনাবৃষ্টির জন্য পৃথিবী জলশূন্য হইলে আমি পুনরায় অজনী সম্ভবা হইয়া আবির্ভূতা হইব, শত নয়নে মুনিগণকে দেখিব, তখন মানবগণ আমাকে শতাক্ষী বলিবে, অনাবৃষ্টির সময় শাকম্ভরী রূপে বিশ্ব পালন করিব। ঠিক সেই সময় আমি দুর্গম নামক অসুর বধ করিয়া দুর্গা নামে খ্যাত বা প্রসিদ্ধা হইব। পরে পুনরায় আমি হিমালয়ে ভীমাবর্তি ধারণ করিয়া রাক্ষসগণকে নিধন করিব এবং ভীমা দেবী নামে প্রসিদ্ধা হইব। তৎপরে অরুণাসুর যখন পৃথিবী উৎপীড়ন করিবে, তখন আমি অসংখ্য ভ্রমরাকৃতি ধারণ করিয়া অরুণাসুরকে বিনাশ করিব এবং ভ্রামরী নামে প্রসিদ্ধা হইব। এইভাবে যে সময়ে দানবগণ উৎপীড়ন শুরু করিবে ও বিঘ্ন উপস্থিত হইবে, তখনই আমি আবির্ভূতা হইয়া অসুর দিগকে ধ্বংস করিব।
প্রণমামি সদাশিবাম্।